لا يستأذنك الذين يؤمنون بالله واليوم الآخر أن يجاهدوا بأموالهم وأنفسهم والله عليم بالمتقين.
যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব আৰু আল্লাহ মুত্তাকীসকলৰ বিষয়ে সবিশেষ অৱগত।